রত্নাকর সোধা গৈ পিতৃ তোমার, সোধা গৈ মাতৃ এবাৰ। ভাৰ্যাক সুধিছাবা, পুত্ৰক সুধিছাবা,
ভাৰ্যাক সুধিছাবা, পুত্ৰক সুধিছাবা,
যদি নলয় মহা পাপৰ ভাৰ, ৰৌ ৰৌ নৰকত ৰাম ৰাম ব্ৰহ্মাই বুলিলে বাণী, নাৰদে বুলিলে বাণী,
ব্ৰহ্মাই বুলিলে বাণী, নাৰদে বুলিলে বাণী,
শুনাই তুষাৰ মৰ্ম দৈছু বিতৃ ত্যাগ কৰি ৰাম নাম স্মৰি কৰা নিতে মনুষ্যৰ কৰ্ম। আন্ধাৰ গুচি পোহৰ হ'ল, মহাপাপী সাধু হ'ল, সেই জনাই দৈছু ৰত্নাকৰ, নামতে বাল্মীকি মুনি বিলাই অমৃত বাণী ৰামায়ণ মহাকাব্য।
আন্ধাৰ গুচি পোহৰ হ'ল, মহাপাপী সাধু হ'ল, সেই জনাই দৈছু ৰত্নাকৰ,
ধন রাম নাম মহাধন যাক পাই দৈশুরতা করে কঠোর তপস্যা করি দিব্য জ্ঞান লাভ করি রামায়ণ।